Ea Akashvani. এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশ আৰু পঞ্জাৱ ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ লৈছে। দেশৰ 45গৰাকী উপৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। নেপালত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত দেশখনত বসবাস কৰি থকা সকলো ভাৰতীয় নাগৰিককে চৰকাৰ প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ আগবঢ়াইছে। মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলাম 8-দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হৈছে আৰু হংকং অপেন বেডমিণ্টন প্ৰতিযোগিতা 2025 আজি আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশ আৰু পঞ্জাব ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ লৈছে। এই ভ্ৰমণসূচীৰ আৰম্ভণিতে পাঠানকোটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যখনৰ ৰাজ্যপাল গোলাপচান্দ কাটাৰীয়া, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অমন আৰোৰা আৰু জ্যেষ্ঠ বিষয়াবৰ্গই বিমানবন্দৰত আদৰণি জনায়। প্ৰথম পৰ্যায়ত তেওঁ হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ ধৰমশালাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। হিমাচল প্ৰদেশৰ প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াবৰ্গই ভাগ ল'বলগীয়া এই বৈঠকখনত অধ্যক্ষতা কৰাৰ লগতে তেওঁ দুৰ্যোগৰ কবলত পৰা স্থানীয় বাসিন্দাসকলৰ সৈতেও মত বিনিময় কৰিব। একেদৰে প্ৰধানমন্ত্ৰী মোদীয়ে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী NDRF, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী SDRF আৰু আপদা মিত্ৰ বাহিনীৰ লোকসকলকো সাক্ষাৎ কৰিব। ইয়াৰ পাছত তেওঁ আকাশমাৰ্গেৰে ভ্ৰমণ কৰি ৰাজ্যখনৰ বান আৰু ভূমিস্খলনৰ প্ৰভাৱত পৰা এলেকাসমূহ পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধৰমশালাকে ধৰি হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। হিমাচল প্ৰদেশ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে পঞ্জাৱৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰিব। বিয়লি প্ৰায় 4:15 গুৰদাসপুৰত উপস্থিত হ'বলগীয়া শ্ৰীমোদীয়ে ৰাজ্য প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে আলোচনাত ভাগ লোৱাৰ লগতে বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে আয়োজিত এখন বৈঠকত অধ্যক্ষতা কৰিব। একেদৰে তেওঁ গুৰদাসপুৰতো বানৰ কবলত পৰা লোকসকলৰ লগতে NDRF, SDRF আৰু আপদা মিত্ৰৰ উদ্ধাৰকাৰী দলসমূহৰ সৈতেও মত বিনিময় কৰিব। জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্য দুখনৰ জনসাধাৰণলৈ আগবঢ়োৱা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা পোনপটীয়াকৈ পৰ্যালোচনা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচী যুগুত কৰা হৈছে বুলি প্ৰকাশ পাইছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই জটিল পৰিস্থিতিৰ কবলত পৰা লোকসকলৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কান্ধত কান্ধ মিলাই আগবাঢ়ি যাব। দেশৰ 45গৰাকী উপৰাষ্ট্ৰপতিৰ পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। নতুন সংসদ ভৱনত জ্যেষ্ঠ বিজেপি নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে ভোটদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অশ্বিনী বৈষ্ণৱ, জিতেন্দ্ৰ সিং, প্ৰহ্লাদ যোশী, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু JDSৰ সাংসদ HD দেৱেগৌড়া, ৰাজ্যসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, জ্যেষ্ঠ কংগ্ৰেছ সাংসদ ছোনিয়া গান্ধী, DMK সাংসদ দয়ানিধি মাৰাণ, সমাজবাদী পাৰ্টীৰ সাংসদ ৰামগোপাল যাদৱ আৰু JDUৰ সাংসদ সঞ্জয় ঝাই ইতিমধ্যে ভোটদান কৰিছে। লোকসভা আৰু ৰাজ্যসভাৰ আন আন সদস্যসকলেও ভোটদান কৰিছে। বিয়লি 5 ভোটগ্ৰহণৰ সামৰণি পৰিব। সন্ধিয়া 6 পৰা ভোটগণনা কৰা হ'ব। NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণন আৰু INDI মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ B সুদৰ্শন ৰেড্ডীয়ে উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। নেপালত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত দেশখনত বসবাস কৰি থকা সকলো ভাৰতীয় নাগৰিককে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাৰ লগতে চৰকাৰ প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ আগবঢ়াইছে। নতুন দিল্লীয়ে নেপালৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি তীক্ষ্ণ দৃষ্টিৰে নজৰ ৰাখি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে দেশখনৰ এই পৰিস্থিতিত হোৱা প্ৰাণহানিৰ ঘটনাসমূহক লৈ দুখ ব্যক্ত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে সংশ্লিষ্ট সকলো পক্ষকে শান্তিপূৰ্ণ পদ্ধতি আৰু আলাপ আলোচনাৰ মাজেৰে সমস্যাসমূহৰ সমাধানৰ পথ উলিয়াবলৈ আহ্বান জনাইছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা বাতিল কৰিছে। উল্লেখযোগ্য যে কালি সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ বাবে নেপাল চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে নৱপ্ৰজন্মই বিক্ষোভ প্ৰদৰ্শন কৰিছিল। প্ৰশাসনে এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে কেতবোৰ বিক্ষিপ্ত ঘটনা ঘটে আৰু 19গৰাকী লোক নিহত হোৱাৰ লগতে 300জনতকৈও অধিক লোক আহত হয়। নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী গুৰুঙে কেবিনেটৰ জৰুৰী বৈঠকৰ পাছত চৰকাৰে সামাজিক মাধ্যমৰ মঞ্চসমূহ বন্ধ কৰি দিয়াৰ পূৰ্বৰ নিৰ্দেশনা বাতিল কৰা বুলি ঘোষণা কৰে। মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলাম আৰু তেওঁৰ পন্নী বীণা ৰামগুলাম আঠদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী ৰামগুলামৰ কাৰ্যকালত এয়া হ'ব তেওঁৰ দ্বিপাক্ষিক কাৰ্যসূচীৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে 2014 চনৰ মে' মাহত প্ৰধানমন্ত্ৰী ৰামগুলামে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী ৰামগুলামৰ এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ উদ্দেশ্যে আলোচনাত ভাগ ল'ব। শ্ৰীৰামগুলামে মুম্বাই, বাৰাণসী, অযোধ্যা আৰু তিৰুপতিও ভ্ৰমণ কৰিব। মুম্বাইত তেওঁ এটা ব্যৱসায়িক অনুষ্ঠানতো ভাগ ল'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে প্ৰকাশ কৰে যে এই ভ্ৰমণে ভাৰত মৰিছাছ বৰ্ধিত কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰি তুলিব। অপাৰেচন সিন্দুৰৰ সময়ছোৱাত সকলো ভাৰতীয় কৃত্ৰিম উপগ্ৰহ কাৰ্যক্ষম হৈ থকাৰ লগতে প্ৰয়োজন অনুসৰি এইবোৰ ব্যৱহাৰ কৰিব পৰা হৈছিল। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে আজি এই কথা প্ৰকাশ কৰে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি নাৰায়ণনে ইছৰোৱে ভাৰতৰ প্ৰযুক্তিৰ দিশসমূহক কেনেদৰে শক্তিশালী কৰিছে, স্থানীয়কৰণ আৰু প্ৰযুক্তি হস্তান্তৰ বৃদ্ধি কৰিছে আৰু ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মহাকাশ খণ্ডৰ নেতৃত্বৰ স্থান দিবলৈ মহাকাশ উদ্যোগীকৰণক আগুৱাই লৈ গৈছে সেই বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত ভাষণ দি সেনাবাহিনীৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে কেনেদৰে থলুৱা প্ৰতিৰক্ষা উৎপাদন, ৰপ্তানি আৰু উদ্ভাৱনৰ জৰিয়তে বিকাশৰ সূচনা কৰি আহিছে, একে সময়তে নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিছে সেই বিষয়ে ব্যাখ্যা কৰে। সেনাপ্ৰধানগৰাকীয়ে কয় যে গোলপোষ্ট সলনি হৈ থাকিব কাৰণ প্ৰতিদ্বন্দ্বীয়েও নিজৰ প্ৰযুক্তি বৃদ্ধি কৰি আছে। দেশৰ প্ৰযুক্তিগত স্তৰটো বিৰোধীৰ প্ৰযুক্তিগত প্ৰভাৱক প্ৰতিহত কৰিব পৰাকৈ সততে প্ৰস্তুত হৈ থকাটো সম্পূৰ্ণৰূপে নিশ্চিত কৰিব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। ৰাজ্যখনৰ বিশেষকৈ প্ৰয়াগৰাজ, আগ্ৰা আৰু মথুৰা জিলাত বানে অধিক জটিল ৰূপ ধাৰণ কৰা বুলি উল্লেখ কৰি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে মথুৰা জিলাত বানৰ প্ৰভাৱ সবাতোকৈ অধিক হোৱা পৰিলক্ষিত হৈছে। যমুনা নৈৰ বানে ক্ষতিগ্ৰস্ত কৰা জিলাখনৰ ভালেমান আৱাসিক এলেকা বানত বুৰ যোৱাৰ ফলত জিলা প্ৰশাসনে এনে অঞ্চলসমূহৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। মথুৰাত কমেও 5,000 লোকে শিবিৰত আশ্ৰয় লোৱাৰ লগতে বাংকে বিহাৰী মন্দিৰলৈ যোৱা পথটো বানত বুৰ গৈছে। একেদৰে তাজমহলৰ চৌহদত যমুনা নৈৰ পানী সোমোৱাৰ লগতে অঞ্চলটোৰ আন দ এলেকাসমূহ নৈখনৰ বাঢ়নী পানীত বুৰ গৈছে। প্ৰয়াগৰাজ জিলাৰো ভালেমান অঞ্চল গংগা আৰু যমুনা দুয়োখন নদীৰ বানৰ কবলত পৰিছে। কেৰালাত আয়োজন কৰা অনাম উৎসৱ উদযাপনৰ চৰকাৰী কাৰ্যসূচীৰ আজি সন্ধিয়া সামৰণি পৰিব। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে আজি এই উদ্দেশ্যে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰা পতাকা জোকাৰি উদ্বোধন কৰিব। আজি বিয়লি 4:30 বজাত আৰম্ভ হ'বলগীয়া এই শোভাযাত্ৰাই উৎসৱৰ সামৰণিৰ পৰ্যায়ৰ সূচনা কৰিব। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ৰাজ্যখনৰ সহস্ৰাধিক শিল্পীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই সাংস্কৃতিক শোভাযাত্ৰাত কেৰালাৰ সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰতিফলন ঘটিব। তদুপৰি সেনাৰ বেণ্ডৰ লগতে ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ শিল্পীৰ দলেও এই কাৰ্যসূচীত ভাগ ল'ব। খেলৰ বাতৰি। হংকং অপেন বেডমিণ্টন প্ৰতিযোগিতা 2025 আজি আৰম্ভ হ'ব। দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ দলটোক নেতৃত্ব দিব। প্ৰথমখন মেচত সিন্ধু ইউৰোপীয় চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী ডেনমাৰ্কৰ লাইন ক্ৰিষ্টোফাৰ চেনৰ সন্মুখীন হ'ব। পুৰুষৰ একক শাখাত লক্ষ্য সেনে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব। পুৰুষৰ একক শাখাত এইচ এছ প্ৰণয় আৰু আয়ুষ ছেট্টিয়েও খেলিব। পূৰ্বে বিশ্বৰ 1 নম্বৰ স্থানত থকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে অৰ্হতা অৰ্জন ৰাউণ্ডত থাৰুণ মন্নেপল্লীৰ বিৰুদ্ধে খেলিব। পুৰুষৰ ডাবলছত ভাৰতৰ হৈ সত্বিক সাইৰাজ ৰংকিৰেড্ডী আৰু চিৰাগ ছেট্টিয়ে খেলিব। ভাৰতৰ হৰিহৰণ আমছা কৰুণান আৰু ৰুবন কুমাৰ ৰেথিনা চাপ্পাটিয়ে বি ডব্লিউ এফ ছুপাৰ 500 প্ৰতিযোগিতাত পুৰুষৰ ডাবলছত অংশগ্ৰহণ কৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশ আৰু পঞ্জাৱ ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ লৈছে। দেশৰ 45গৰাকী উপৰাষ্ট্ৰপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে। নেপালত আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত দেশখনত বসবাস কৰি থকা সকলো ভাৰতীয় নাগৰিককে চৰকাৰ প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনা মানি চলিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পৰামৰ্শ আগবঢ়াইছে। আৰু হংকং অপেন বেডমিণ্টন প্ৰতিযোগিতা 2025 আজি আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।